প্ৰথম বংশাৱলী পাঁচ অধ্যায়। ৰুবেন ইজৰাইলৰ প্ৰথম সন্তান আছিল। তেওঁ আছিল ইজৰাইলৰ প্ৰথম পুত্ৰ, কিন্তু তেওঁ পিতৃৰ শয্যা কলুষিত কৰাৰ বাবে তেওঁ নিজৰ জ্যেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইজৰাইলৰ পুত্ৰ যোছেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জ্যেষ্ঠৰ শ্ৰেণীত লিখা নহ'ল। যিহুদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল আৰু নেতা তেওঁৰ পৰাই হ'ল, কিন্তু জ্যেষ্ঠাধিকাৰ যোছেফৰ হ'ল। ইজৰাইলৰ প্ৰথম পুত্ৰ ৰুবেনৰ সন্তানসকল হ'ল হনুক, পল্লু, শিক্ষুন আৰু কম্মি। জুৱেলৰ বংশধৰ এওঁলোক। জুৱেলৰ পুত্ৰ চিমৈয়া, চিমৈয়াৰ পুত্ৰ গুগ, গুগৰ পুত্ৰ চিমি, চিমিৰ পুত্ৰ মিখা, মিখাৰ পুত্ৰ ৰায়া, ৰায়াৰ পুত্ৰ বাল, বালৰ পুত্ৰ বেৰা। তেওঁক অসুৰৰ ৰজা তিলগত পিলনেছৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰুবেনিয়াসকলৰ নেতা আছিল। যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিবদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁ ভাইসকল হ'ল প্ৰধান জিয়েল, জখৰীয়া, জুৱেলৰ পুত্ৰ চেমা, চেমাৰ পুত্ৰ আজজ, আজজৰ পুত্ৰ বেলা। তেওঁলোক নবু আৰু বাল মিউনলৈকে অৰুৰিয়েৰত বাস কৰিছিল, আৰু তেওঁলোক পূব দিশে ফৰাত নদীৰ পৰা মৰুপ্ৰান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়ড দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল। চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে সাগৰীয়াসকলক আক্ৰমণ কৰি পৰাজিত কৰিলে। তেওঁলোক সাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়ডৰ পূব দিশত আটাই দেশত বাস কৰিছিল। তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তানসকলে বাস কৰিছিল। জুৱেল তেওঁলোকৰ গোষ্ঠীৰ মুৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মুৰব্বী আছিল। তাৰ পাছত জনয় আৰু চাফত মুৰব্বী হ'ল। এওঁলোক বাচানত আছিল। এওঁলোকৰ পিতৃবংশৰ সম্পৰ্কীয় সাতজন হ'ল মিখাইল, মচুলম, চেবা, জুৰৈ, জক্কন, জিয়া আৰু এবৰ। উল্লেখিত এই ব্যক্তিসকল অবিহয়ৰ বংশধৰ আছিল। হুৰিৰ পুত্ৰ অবিহয়ল আছিল, জাৰুহৰ পুত্ৰ হুৰি আছিল, গিলিয়ডৰ পুত্ৰ জাৰুহ আছিল, মিখাইলৰ পুত্ৰ গিলিয়ড আছিল, যিচিছয়ৰ পুত্ৰ মিখাইল আছিল, জহদুৰ পুত্ৰ যিচিছয় আছিল, বুজৰ পুত্ৰ জহদু আছিল, গুণীৰ পুত্ৰ অবিয়েল, অবিয়েলৰ পুত্ৰ অহি তেওঁলোকৰ পিতৃবংশৰ মূল ব্যক্তি আছিল। তেওঁলোক গিলিয়ডত, বাচানৰ নগৰত আৰু চাৰুণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল। জিহুৰাৰ ৰজা জুথম আৰু ইজৰাইলৰ ৰজা জাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৱে বংশাৱলী লিপিবদ্ধ কৰি ৰাখিছিল। ৰুবেনৰ, গাদিয়াৰ আৰু মনছিৰ আধা গোষ্ঠীৰ মাজৰ 44,000 সৈন্যক যুদ্ধৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল আৰু ধনু মাৰিছিল। তেওঁলোকে হাগৰীয়া, জতুৰ, নাফিচ আৰু নুডবক আক্ৰমণ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে, কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাটৰুক্তি কৰিলে আৰু তেওঁলোকৰ কাটৰুক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল। তেওঁলোকৰ জীৱ জন্তুবোৰ তেওঁলোকে আটক কৰিলে, আৰু ভিতৰত 50,000 উট, 250,000 মেৰচাক, 2,000 গাধ আৰু 1,00,000 মানুহ, কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল। সেয়ে বহুতো শত্ৰুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাইসমূহত তেওঁলোকে বাস কৰিছিল। মনছিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল হমুন আৰু চনীৰলৈকে বাস কৰিছিল। তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ'ল এৰফ, জিচি, ইজিয়েল, জিৰিমিয়া, জুডবিয়া আৰু জহদিয়েল। এওঁলোক বলৱান, সাহসী, নামজ্বলা আৰু নিজ নিজ পিতৃবংশৰ নেতা আছিল, কিন্তু এওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্ৰতি অবিশ্বাসী আছিল। ঈশ্বৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দেশৰ তেনে দেৱ দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল। সেয়েহে অজৰিয়াৰ ৰজা পুলক ইজৰাইলৰ ঈশ্বৰে অস্থিৰ কৰিলে। তিলগত পিলনেছৰ বুলি কোৱা হয়। তেওঁ ৰুবেনিয়া, গাদিয়া আৰু মনছিৰ আধা গোষ্ঠীৰ লোকসকলক হাবুৰ হাৰা গুজনৰ নদীলৈকে লৈ গ'ল। আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।